هنالك دعا زكريا ربه قال رب هب لي من لدنك ذرية طيبة إنك سميع الدعاء.
সেই ঠাইতে জাকারিয়াই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ প্ৰতিপালক, তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ প্ৰদান কৰা, নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী।